এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল কৰে। এই অধিনিয়ম দাখিল কৰি মন্ত্ৰী শ্ৰীশৰ্মাই কয় যে বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ 50% লোকে ভোট প্ৰদান কৰিছে। ভোটদাতাসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 1 কোটি মানুহৰ ভোট লাভ কৰিছে। ৰাজ্যখনৰ কোনো জাতি জনজাতিক বাদ দি বিজেপিয়ে এই যাত্ৰাত অকলেই জয়লাভ কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে বিকাশ আৰু সুৰক্ষাৰ বাবে বিজেপি মিত্ৰজোঁটক বিপুল ভোটদাতাৰে জয়যুক্ত কৰিছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 69 নিয়মৰ অধীনত উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026ৰ জৰিয়তে তৎকালীনভাৱে বিধায়ন প্ৰণয়ন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি বিবৃতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ সদনতে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন বিধেয়ক 2026ৰ উত্থাপন কৰিবলৈ অধ্যক্ষৰ অনুমতি বিচাৰিব আৰু বিধেয়কখন উত্থাপন কৰিব। ইয়াৰ পাছতে কালি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা আৰু বিধায়ক সুশান্ত বৰগোহাঁয়ে সমৰ্থন কৰা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি অসম বিধানসভাৰ সদস্যসকলে তেওঁৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰিব। বিধানসভাৰ অধিৱেশনত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে উত্থাপিত সংকল্প প্ৰস্তাৱ সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হোৱাৰ লগতে এই সংকল্প প্ৰস্তাৱ পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰীমতী নেওগে কালি এই প্ৰস্তাৱ উত্থাপন কৰি কয় যে দেশৰ আধা সংখ্যক নাগৰিক মহিলা আৰু মহিলাৰ উন্নতি নিশ্চিত নহলে দেশৰ প্ৰগতি সুনিশ্চিত নহয়। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও মন্ত্ৰী নেওগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভা 2026ৰ নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে ক্ৰমাগত তৃতীয়বাৰলৈ বিজেপি নেতৃত্বত ৰাজ্যত NDA চৰকাৰ গঠন হৈছে। দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ ভিতৰত নতুন সদস্যৰ সংখ্যা 24 হোৱাৰ বিপৰীতে 4গৰাকী মহিলা নেত্ৰী আছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোন ধাৰাত বিচাৰ চলিব সেয়া আজি নিৰ্ণয় কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰা অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত দৈনন্দিন ভিত্তিত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউৰ কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে যোৱা দিনসমূহত যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে ভিন ভিন অধিবক্তাই অভিযুক্তসকলক নিৰ্দোষী আখ্যাৰে ভিন্ন যুক্তি আগবঢ়ায়। এনে যুক্তিযুদ্ধৰ পাছতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ ওপৰত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সম্পৰ্কে অধিক সজাগ হ'বলৈ আহান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ বিপৰীতে দলীয় ফটো, মুখমণ্ডল অনুজ্জ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়াইছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান টেগ নকৰিবলৈকো বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।